এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি নগাঁৱৰ বটদ্ৰৱাত সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰি জনসভাত অংশগ্ৰহণ, গুৱাহাটীত গৃহমন্ত্ৰীগৰাকীৰ আৰক্ষী আয়ুক্তালয় আৰু জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন, খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজিও কেইবাটাও মনোজ্ঞ অনুষ্ঠান আৰু হাটশিঙিমাৰীত 27 ডিচেম্বৰৰ পৰা অনুষ্ঠিত 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ আজি চূড়ান্ত খেল। দিনযোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰে। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ গুৰু আসনৰ প্ৰতিকৃতি, মুখা শিল্পৰ চানেকি, চেলেং আৰু পাটৰ গামোচাৰে আদৰণি জনায়। শ্ৰীশ্বাহে অনুষ্ঠানত দিয়া ভাষণত এই প্ৰকল্প উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তিত্ব ভাৰতত জন্মগ্ৰহণ কৰাটো সৌভাগ্যৰ কথা বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে 1 লাখতকৈ অধিক দখলকাৰী লোকক উচ্ছেদ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে শাসন কৰা এই 10টা বছৰ অসমৰ বাবে সোণালী সময়। ভাষণত শ্ৰীশ্বাহে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু শ্বহীদ কনকলতা বৰুৱাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বিগত কেইটামান বছৰত অসম দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ উল্লেখ কৰে।
আসাম অব আন্দোলনৰ কি জগত, বিকাশ কি ভূমি। দিল্লী মে এক জমে মে আসাম কো প্রবলেম খড়ে করনে ওয়ালে স্টেট কে রূপ মে জানা জাতা থা। মে কল হি গুজরাত কে উদ্যোগপতিও কো মিলকর আয়া হু। উনহোনে কাহা আসাম অব পুরে পূর্বোত্তর কা গ্রোথ ইঞ্জিন বনকর দেশ কো বিকাশ কে রাস্তে পর। এ পরিবর্তন জো আয়া, এ পরিবর্তন কেন্দ্র মে 11 সাল তক নরেন্দ্র মোদি জি কি সরকার আর ইহা 10 সাল তক সর্বানন্দ সোনোয়াল আর হেমন্ত বিশ্ব শর্মা কি সরকার মে আয়।
মুখ্যমন্ত্রী ড০ শর্মায় অনুষ্ঠানত দিয়া ভাষণত কয় যে একাংশ লোকে দখল কৰি থকা ভূমি উচ্ছেদ কৰি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে এনেধৰণৰ অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে।
এই ভূমিত যত আমি মহাপুরুষ শ্রীমন্ত শঙ্করদেব আবির্ভাব ক্ষেত্র নির্মাণ করেছিল, এই মাটি কোনে দখল করে আসলে? অচিনাকি মানুষ সকলে এই মাটি দখল করে আসলে। আজি আমি আপনার জানাবলৈ পাই আনন্দিত যে অকল অসমৰ ভিতৰতে নহয়, দেশৰ ভিতৰতে এখন অত্যন্ত আধ্যাত্মিক দৃষ্টিভঙ্গীৰে নির্মাণ করা মহাপুরুষ শ্রীমন্ত শঙ্করদেব আবির্ভাব ক্ষেত্র কেন্দ্রীয় গৃহমন্ত্রী ডাঙরিয়ার কর কমলরে উদ্বোধন করা হল।
এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মার উপরি কেন্দ্রীয় রাজ্যমন্ত্রী পবিত্র মার্ঘেরিটা আর মন্ত্রী বিমল বরাও উপস্থিত থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা সংস্কৃতি আৰু আধ্যামিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পত গুৰু আসন ভৱন, মণিকাঞ্চন নামঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, কলা কেন্দ্ৰ, নাটঘৰ, 10টা জনগোষ্ঠীয় কুটীৰকে ধৰি বিভিন্ন ব্যৱস্থা ৰখা হৈছে। ফেব্ৰুৱাৰীৰ পৰা জনসাধাৰণৰ বাবে মুকলি হ'বলগীয়া এই প্ৰকল্প তেওঁলোকে বিনামূলীয়াকৈ চাব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থাও মুকলি কৰে। 111 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱনত 400 গৰাকী বিষয়াৰ বাবে সুব্যৱস্থা থকাৰ উপৰি আৰক্ষীৰ সকলো শাখা, সংযুক্ত কাৰ্যালয়, একত্ৰিত প্ৰমাণীকৰণ শাখা আদি আছে। শ্ৰীশ্বাহে খানাপাৰাত নৱনিৰ্মিত 5000 আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহও উদ্বোধন কৰে। 45 বিঘা এলেকাজুৰি 291 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যাধুনিক দৃশ্য শ্ৰব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি ভালেমান উন্নতমানৰ ব্যৱস্থা ৰখা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰেক্ষাগৃহতে জন্মগতভাৱে হৃদৰোগৰ পৰা সুস্থ হোৱা 1000 শিশুৰ অভিবাদন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। শ্ৰীশ্বাহে বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনায়। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি ষষ্ঠদিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্ৰন্থমেলাথলীত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা, সাম্প্ৰতিক কথন শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। সত্ৰখন বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উদ্বোধন কৰে আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে সঞ্চালনা কৰে। আলোচনা সত্ৰখনত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ বিমল মজুমদাৰ আৰু ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা লিপিকা তালুকদাৰে আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰে। বিয়লি 5 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশিষ্ট প্ৰকৃতিপ্ৰেমী অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙৰ মূলাই কাঠনিত কালি দুৰ্বৃত্ত অগ্নি সংযোগ কৰা ঘটনাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি ফোনযোগে বুজ লয়। মন্ত্ৰীগৰাকীয়ে শ্ৰীপায়েঙৰ কন্যাৰ সৈতে ফোনযোগে কথা পাতি সকলো বিষয় সন্দৰ্ভত অৱগত হোৱাৰ লগতে বন বিভাগ আৰু প্ৰশাসনে প্ৰয়োজনীয় সাহায্য আগবঢ়াব বুলি আশ্বাস দিয়ে। উল্লেখযোগ্য যে যাদৱ পায়েঙৰ কন্যা মুন্মি পায়েং আৰু এটা 70-জনীয়া দলৰ প্ৰচেষ্টাত 2022 চনৰ পৰা চাপৰিটোত গছপুলি ৰোপণৰ কাম আৰম্ভ হৈছিল। স্থানীয় যুৱক আৰু দৰ্শনাৰ্থীসকলে বহু সময় চেষ্টা চলাই অগ্নি নিৰ্বাপন কৰে যদিও ভালেসংখ্যক গছ গছনি ভস্মীভূত হয়। অসমৰ শৈক্ষিক দিশত নতুন বাৰ্তাৰে বজালীৰ বানে গৰকা মেধিকুচি গাঁৱত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰা হ'ব। বজালীৰ প্ৰবাদ পুৰুষ তথা অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ নামেৰে সৰ্বজন বিদিত বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ নামত উচৰ্গা কৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদ নতুন ৰূপত সজাই পৰাই তোলা হৈছে। কাইলৈ বিয়লি 2:30 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়খনৰ নতুন চৌহদটো মুকলি কৰিব। 1955 চনৰ 16 আগষ্টত স্থাপিত পাঠশালাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়ক পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে 2017 চনৰ 7 ছেপ্টেম্বৰত গৃহীত কৰা ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক 2017ৰ অধীনত ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে আইন প্ৰণয়ন কৰে আৰু 2019 চনৰ 24 জুনত প্ৰথমগৰাকী উপাচাৰ্যক নিযুক্তি দিয়ে। ইয়াৰ পাছতে পাঠশালাৰ পূৰ্বৰ বজালী মহাবিদ্যালয়ৰ চৌহদতে বিশ্ববিদ্যালয়খনৰ কাম কাজ চলি আছিল, কিন্তু বিশ্ববিদ্যালয়খনৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনাৰে পৰৱৰ্তী সময়ত পহুমৰা নৈৰ সমীপৰ মেধিকুচিত কেইবাবিঘাও মাটি সামৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদৰ কাম আৰম্ভ কৰা হয়। প্ৰায় 3 বছৰ ধৰি কাম কৰি সম্প্ৰতি বিশ্ববিদ্যালয়খনৰ নতুন চৌহদটো নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কাইলৈ নতুন চৌহদ উদ্বোধন কৰিবলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। মঙলদৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণয় কোষৰ উদ্যোগত 4 বছৰীয়া সংহত শিক্ষণ কাৰ্যসূচী চমুকৈ আইটেপ সন্দৰ্ভত আজি মহাবিদ্যালয়খনৰ বিজ্ঞান বিধিকাত এটা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। দৰং জিলাৰ ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ, বিষয় শিক্ষক, পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকা এই কাৰ্যসূচীত নেশ্যনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেশ্যনৰ পূব মণ্ডল সমিতিৰ অধ্যক্ষ অধ্যাপক দিব্যজ্যোতি মহন্তই সমল ব্যক্তি হিচাপে ভাষণ দিয়ে। ভাষণত অধ্যাপকগৰাকীয়ে কয় যে দ্বাদশ শ্ৰেণীৰ 50% বা ততোধিক নম্বৰ লাভ কৰা এগৰাকী শিক্ষাৰ্থীয়ে প্ৰতিবছৰ এপ্ৰিলত নেশ্যনেল টেষ্টিং এজেন্সীয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ কলা, বিজ্ঞান বা বাণিজ্য শাখাৰ সাধাৰণ ডিগ্ৰীৰ লগতে 4 বছৰতে বিএড ডিগ্ৰী লাভ কৰিব পাৰে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰীত 27 ডিচেম্বৰৰ পৰা অনুষ্ঠিত 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ল'ৰাৰ শাখাত তেজপুৰ, শালবাৰী, গহপুৰ আৰু দক্ষিণ কামৰূপ দলে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তেজপুৰ আৰু শালবাৰীৰ মাজত প্ৰথম ছেমিফাইনেল আৰু গহপুৰ আৰু দক্ষিণ কামৰূপৰ মাজত দ্বিতীয়খন ছেমিফাইনেল অনুষ্ঠিত হৈছে। ছোৱালীৰ শাখাত মৰিগাঁও ডিব্ৰুগড়ৰ বিৰুদ্ধে প্ৰথম ছেমিফাইনেলত আৰু ধেমাজি শিৱসাগৰৰ বিৰুদ্ধে দ্বিতীয় ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। আজি সন্ধিয়া দুয়োটা শাখাৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব বুলি অসম ক্ৰীড়া সন্থাই প্ৰকাশ কৰিছে। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল সমিতিৰ তত্বাৱধানত অনুষ্ঠিত মতিৰাম বৰা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে ফাইনেলত প্ৰৱেশ কৰিছে। আজি প্ৰথমখন ছেমিফাইনেলত দলটোৱে দলবাৰী যুৱ কল্যাণ সংঘক 4-2 গ'লত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। দ্বিতীয়খন ছেমিফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব DBI কামৰূপৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দেশত পেন কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা 31 ডিচেম্বৰ ধাৰ্য কৰা হৈছে। নাগৰিকে কৰ আদায় দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ আৰু পান কাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। 2024 চনৰ 1 অক্টোবৰত আধাৰ কাৰ্ড আৰু পান কাৰ্ড সংলগ্ন কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল আৰু পাছত এই সময়সীমা 2025 চনৰ 3 এপ্ৰিললৈ পুনৰ বৃদ্ধি কৰা হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি নগাঁৱৰ বটদ্ৰৱাত সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰি জনসভাত অংশগ্ৰহণ, গুৱাহাটীত গৃহমন্ত্ৰীগৰাকীৰ আৰক্ষী আয়ুক্তালয় আৰু জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন, খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজিও কেইবাটাও মনোজ্ঞ অনুষ্ঠান আৰু হাটশিঙিমাৰীত 27 ডিচেম্বৰৰ পৰা অনুষ্ঠিত 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ আজি চূড়ান্ত খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।